চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
Bye. আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ প্ৰভুৰ কৃপাত আপোনালোক আটাইৰে মংগল। আপোনালোকৰ সম্পূৰ্ণ সহযোগ কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ ঈশ্বৰৰ বাণীৰ অনুষ্ঠান ভক্তিবচন। আৰু এই অনুষ্ঠানৰ কৃতকাৰ্যতাৰ বাবে আমি প্ৰথমতেই প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰোঁ। হওক সৰগ নিবাসী মৰমীয়াল পিতৃ পবিত্ৰ প্ৰভু যীশু, ধন্য হওক আপোনাৰ নাম। আপোনাৰ অনুগ্ৰহতে আজি আমি এই পবিত্ৰ বচন শুনিবলৈ পাইছোঁ। আপোনাৰ সম্বন্ধে নুশুনা বহুতো লোকে আপোনাৰ অতুলনীয়তাৰ বিষয়ে জানিব পাৰিছে। বহুতে আপোনাক নিজৰ প্ৰভুৰূপে স্বীকাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, কিন্তু হয়তো বহুতো অসুবিধাৰ বাবে প্ৰকাশ্যে আগবাঢ়ি আহিব পৰা নাই। তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আপোনাৰ স্বৰ্গীয় ব্যৱস্থাৰে তেওঁলোকৰ বাবে পথ প্ৰশস্ত কৰি দিয়ক, যেন আপোনাক প্ৰভুৰূপে অন্তৰেৰে স্বীকাৰ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰে। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, এই ভক্তিবচনৰ শ্ৰৱণ অতি স্পষ্ট কৰি দিয়ক, যাতে কোনো অসুবিধা নোহোৱাকৈ এই অনুষ্ঠান শুনিব পৰা যায়। এই প্ৰাৰ্থনা আমাৰ প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আহিছে। এই অনুষ্ঠান শুনি কেনেকুৱা পাইছে আপুনি বাৰু কেতিয়াবা চিঠি লিখি আমাক জনাইছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনাটো আপোনাৰ বাৰু মনত আছেনে? যদি নাই, অনুগ্ৰহ কৰি লিখি লওক।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 33 নম্বৰ অধ্যায়ৰ পৰা আলোচনা কৰিছিলোঁ। আজি আমি এই পুস্তকৰেই 34 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা শেষৰ পদলৈকে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে লগত যদি আপোনাৰ বাইবেল আছে, অনুগ্ৰহ কৰি বাইবেলখন মেলি লওক, আৰু যদিহে লগত বাইবেল নাই, আমি পাঠ কৰি দিলে অনুগ্ৰহ কৰি মন দি শুনি যাব। এই 34 নম্বৰ অধ্যায়ত আলোচনা কৰিবলগীয়া মূল বিষয় তিনিটা: শিলৰ ফলিসমূহৰ নবীকৰণ, প্ৰভুৰ নাম ঘোষণা আৰু মুচিৰ মুখ উজ্জ্বল হোৱা। প্ৰথমতে শিলৰ ফলিসমূহৰ নবীকৰণৰ অৰ্থে মুচিলৈ ঈশ্বৰে দিয়া নিৰ্দেশৰ বিষয়ে আমি 1 আৰু 4 নম্বৰ পদলৈকে পঢ়ি দিছো। পাছে যীহোৱাই মুচিক ক'লে, তুমি আগৰ নিচিনা শিলৰ দুখন ফলি কাটা, তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল সেই সকলো কথা মই সেই দুখন ফলিটো লিখিম। আৰু তুমি ৰাতিপুৱাতে যুগুত হ'বা আৰু ৰাতিপুৱাতে চিনয় পৰ্বতলৈ উঠি গৈ তাত পৰ্বতৰ টিঙত মোৰ ওচৰত উপস্থিত হ'বা, কিন্তু তোমাৰ লগত কোনো মানুহ নুঠক, আৰু গোটেই পৰ্বতত ক'তো কোনো মানুহ দেখা নাযাওক, আৰু গৰু মেৰ আদিৰ জাকো সেই পৰ্বতৰ আগত নচৰক। পাছে মুচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি যীহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চিনয় পৰ্বতলৈ উঠিল, আৰু শিলৰ সেই ফলি দুখনো হাতত ল'লে। প্ৰিয় শ্ৰোতা, এয়া ঈশ্বৰে মুচিক দ্বিতীয়বাৰ ফলি কাটিবলৈ নিৰ্দেশ দিছে। ইয়াৰ আগতে কটা ফলিৰ বিষয়ে আমি 32 নম্বৰ অধ্যায়ত ইতিমধ্যে আলোচনা কৰি আহিছো, তথাপিতো আকৌ এবাৰ কৈ দিব খুজিছো, মুচিয়ে প্ৰথমে লিখা সাক্ষ্য ফলি দুখন হাতত লৈ চিনয় পৰ্বতৰ পৰা নামি আহি আছিল। তেনেতে ইছৰাইলৰ সন্তানবিলাকে নিৰ্মাণ কৰা সোণৰ দামুৰি পোৱালি এটা লৈ নাচি নাচি পূজা কৰি থকা দেখিবলৈ পাইছিল, আৰু তাৰ খঙতে হাতৰ পৰা ফলি দুখন পৰ্বতৰ পৰা তললৈ পেলাই দি ভাঙি পেলাইছিল। সেয়েহে ঈশ্বৰে পুনৰ দুখন শিলৰ ফলি কাটি তাক লৈ পৰ্বতৰ ওপৰলৈ উঠি যাবলৈ নিৰ্দেশ দিছিল। মুচিয়ে সেইদৰে কৰাত তেওঁৰ আগত ঈশ্বৰৰ নাম ঘোষণা কৰাৰ বিষয়ে তলৰ পদকেইটাত দেখিবলৈ পাওঁ। এই বিষয়ে 5 নম্বৰ পদটি পঢ়ি দিছো, তেতিয়া যীহোৱা মেঘ দুখৰে ঢকা হৈ নামিল, আৰু তাত তেওঁৰ লগত থিয় হৈ যীশুৱাৰ নাম ঘোষণা কৰিলে। ঈশ্বৰে নিজে নামি আহি মুচিৰ আগত নিজৰ নাম ঘোষণা কৰিলে। এয়া মানুহৰ বাবে ঈশ্বৰৰ কি মহান প্ৰেমৰ নিদৰ্শন নহয় জানো প্ৰিয় শ্ৰোতা? তেওঁ ঈশ্বৰ হৈও স্বৰ্গমৰ্তৰ গৰাকী হৈও মুচিৰ ওচৰলৈ নামি আহিল মানুহৰ আগত নিজকে প্ৰকাশ কৰিবলৈ। মুচিৰ যোগেদি ইছৰাইলৰ সন্তানসকলৰ ঈশ্বৰৰ লগত সম্বন্ধ স্থাপনৰ এয়া এক মহান অগ্ৰগতি। এই অগ্ৰগতিৰ যোগেদি ঈশ্বৰৰ লগত ইছৰাইলৰ সন্তানসকলৰ চিনা পৰিচয় হ'ল। ইছৰাইলৰ লোকসকলে ঈশ্বৰৰ কথা জানিলে, ঈশ্বৰৰ নাম জানিলে। প্ৰত্যেক নামৰে আমাৰ বাবে একোটা নিৰ্দিষ্ট বৈশিষ্ট্য আছে নহয় জানো? যিকোনো এজন মানুহৰ নাম শুনিলেই আমাৰ মনলৈ কিবা এটা নহয় কিবা এটা ধাৰণা আহে, কিবা এটা চিন্তা আহে, বা কিবা এটা নিৰ্দিষ্ট ঘটনাৰ ছবি আমাৰ চকুৰ আগত ভাহি উঠে, নহয়নে? তেন্তে ঈশ্বৰ বুলিলে আপোনাৰ মনত কেনেকুৱা ছবি এখন ভাহি উঠে? সৃষ্টিকৰ্তা, পালনকৰ্তা, অনাদি অনন্ত, সৰ্বব্যাপী এক শক্তিৰ কথা আপোনাৰ মনলৈ নাহেনে? নিশ্চয় আহে। সেই ঈশ্বৰে ইছৰাইলৰ সন্তানসকলৰ মাজত নিজকে প্ৰকাশ কৰিছিল, যাতে মিছৰৰ পৰা ওলাই অহাৰ পাছত পোৱা বিভিন্ন অভিজ্ঞতাৰ দ্বাৰাই ঈশ্বৰক তেওঁবিলাকে সোঁৱৰিব পাৰে। ছয় আৰু সাত নম্বৰ পদ দুটি পঢ়ি দিছো। যীহুৱাই তেওঁৰ আগেদি গমন কৰি ইয়াকে ঘোষণা কৰিলে, যীহুৱা, যীহুৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়াত মহান, হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোতা, অপৰাধ, আজ্ঞা লংঘন আৰু পাপ ক্ষমা কৰোতা, তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দোষী নকৰে, তৃতীয় চতুৰ্থ পুৰুষলৈকে পুতেক আৰু জীয়েকহঁতৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা। প্ৰিয় শ্ৰোতা, দয়ালু আৰু সত্যবাদী কোন? আজ্ঞা লংঘন, অপৰাধ আৰু পাপ কোনে ক্ষমা কৰিব পাৰে? একমাত্ৰ ঈশ্বৰৰ বাহিৰে জানো আৰু কাৰোবাৰ এই ক্ষমতা আছে? নিশ্চয় নাই। একমাত্ৰ ঈশ্বৰৰহে এই ক্ষমতা আছে, কিন্তু তথাপিতো তেওঁ জানো চকুমুদি কাৰোবাৰ পাপ ক্ষমা কৰিব পাৰে। এই কাম তেওঁ নকৰে, কাৰণ তেনে কৰিলে তেওঁ ন্যায়বান ঈশ্বৰ নহ'ব। যি পাপৰ বেচ মৃত্যু বুলি ঈশ্বৰে নিজেই কৈছিল, সেই পাপৰ বাবে যদি শাস্তিয়েই নহয়, তেন্তে ঈশ্বৰ সত্যবাদী কেনেকৈ হ'ব? প্ৰিয় শ্ৰোতা, পাপৰ শাস্তি নিশ্চয় আছে, পাপৰ বাবে দণ্ড পাবই লাগিব। আকৌ প্ৰত্যেক পাপৰ বাবে যদি দণ্ড দিয়েই থাকিব লাগে, তেন্তে ঈশ্বৰ দয়ালু কেনেকৈ হ'ব? এনে এটা সন্ধিক্ষণত ঈশ্বৰে কি কৰিলে জানেনে? ঈশ্বৰে দয়াত থিৰে থাকি আমাৰ অন্যায় আৰু অপৰাধবোৰ ক্ষমা কৰিবলৈ নিজে ব্যৱস্থা কৰিলে। এই ব্যৱস্থা হ'ল আমাৰ পাপ আৰু অপৰাধসমূহ ক্ষমা কৰিবলৈ ঈশ্বৰে নিজে এটা উৎসৰ্গা যুগুত কৰিলে। ইছৰাইলৰ সন্তানসকলে সেই সময়ত যি উৎসৰ্গা কৰিছিল, সেই উৎসৰ্গাই তেওঁলোকৰ পাপ ক্ষমা কৰিব পৰা নাছিল, কিন্তু উৎসৰ্গাই পাপমোচন কৰিব পৰা ঈশ্বৰৰ নিখুঁত উৎসৰ্গালৈ আঙুলিয়াইহে দিছিল। সেই উৎসৰ্গা হ'ল প্ৰভু যীশুখ্ৰীষ্ট, যিজনে এই পৃথিৱীলৈ আহি ক্ৰুচত মৃত্যুবৰণ কৰি আমাৰ পাপমোচন কৰিবলৈ নিজকে উৎসৰ্গা কৰিলে বলি হিচাপে। কিন্তু এই কথাও আমি মনত ৰখা উচিত যে ঈশ্বৰে দোষীক নিৰ্দোষী নকৰে, তৃতীয় চতুৰ্থ পুৰুষলৈকে পাপৰ প্ৰতিফল দিয়ে। অৰ্থাৎ বাপেকৰ পাপৰ প্ৰতিফল পুতেক, পুতেকৰ পৰা নাতিয়েক, নাতিয়েকৰ পৰা পৰিণাতিলৈ এই প্ৰতিফল ভোগ কৰে। প্ৰিয় শ্ৰোতা, ভক্তিবচনৰ এই শিক্ষাসমূহ প্ৰস্তুত কৰা মূল যিজন শিক্ষক, সেই শিক্ষকজন কলেজীয়া অৱস্থাত মনোবিজ্ঞানৰ ছাত্ৰ আছিল। মনোবিজ্ঞান তেওঁৰ দ্বিতীয় প্ৰধান বিষয় আছিল। এই বিষয়ে অধ্যয়ন কৰিবলৈ তেখেত এবাৰ এখন পগলা ফাটেকলৈ যাব লগা হৈছিল, য'ত বিভিন্ন প্ৰকৃতিৰ অনেক মানসিক ৰোগাগ্ৰস্ত অৰ্থাৎ পগলা মানুহ আছিল। এই পগলা মানুহবিলাকৰ লক্ষণসমূহ বেলেগ বেলেগ আছিল। এই পগলা হোৱাৰ কাৰণৰ বিষয়ে যেতিয়া অধ্যাপকজনক সোধা হৈছিল, তেতিয়া তেওঁ অতি সহজভাৱে উত্তৰ দি কৈছিল, যে এয়া বাপেক বা ককাক নাইবা আজু ককাকৰ পাপৰ প্ৰতিফল। ঠিক একেদৰে তেখেতে এজন ডাক্তৰৰ লগত এখন হস্পিটেললৈ গৈছিল আৰু তাত অনেক অন্ধ ল'ৰা ছোৱালী আছিল। ডাক্তৰৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত তেওঁলোকে সামান্য দৃষ্টি ঘূৰাই পাইছিল। যা হওক, সেই বিখ্যাত শিক্ষকজনে যেতিয়া অন্ধ ল'ৰা ছোৱালীবোৰৰ বিষয়ে জানিবলৈ আৰু তাৰ কাৰণসমূহ উদঘাটন কৰাৰ মানসেৰে ডাক্তৰজনক সুধিছিল, তেতিয়া ডাক্তৰজনে উত্তৰ দি কৈছিল যে তেওঁলোকৰ ওপৰ পিতৃৰ পাপৰ কাৰণে এনেদৰে হ'বলৈ পাইছে। বিশ্বাস কৰক প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আজ্ঞা লংঘন কৰি আপুনি শাস্তি নোপোৱাকৈ থাকিব নোৱাৰে, কাৰণ ঈশ্বৰ সদায় একেই আছে আৰু তেওঁৰ আজ্ঞাও সদায় একেই আছে। ঈশ্বৰৰ যেনেকৈ কোনো পৰিৱৰ্তন হ'ব নোৱাৰে, তেনেকৈ তেওঁৰ আজ্ঞাৰো কোনো পৰিৱৰ্তন নহয়। কিন্তু ধন্য আমাৰ ঈশ্বৰ, তেওঁ আমাৰ অধৰ্মবোৰ ক্ষমা কৰে আৰু হাজাৰ পুৰুষলৈকে আমাক দয়া কৰে। যদিহে আমি তেওঁলৈ ঘূৰি তেওঁক বিশ্বাস কৰোঁ, তেন্তে আমি তেওঁৰ দয়া দেখিবলৈ পাওঁ। এইবাৰ আমি 8 আৰু 9 নম্বৰ পদ দুটি পাঠ কৰি দিছোঁ। তেতিয়া মুচিয়ে বেগাই মাতিলৈ মূৰ দুৱাই প্ৰণিপাত কৰিলে আৰু ক'লে, হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেন্তে বিনয় কৰিছোঁ, মোৰ প্ৰভু আমাৰ মাজত যাওক, কিয়নো এইবিলাক থৰডিঙীয়া জাতি আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি আমাক নিজ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক। ইছৰাইলৰ সন্তানসকলৰ প্ৰতি ঈশ্বৰ মহৎ আঁচনিৰ বিষয়ে মুচিয়ে ভালদৰে জানিছিল আৰু সেইবাবে নম্ৰতাৰে প্ৰাৰ্থনা কৰিছিল। কিন্তু প্ৰিয় শ্ৰোতা, আপুনি যদি মন কৰিছে, তেন্তে নিশ্চয় গম পাইছে যে এতিয়ালৈকে ঈশ্বৰে এই লোকসমূহক 4 বাৰলৈকে থৰডিঙীয়া বুলি গৰিহণা দিছে। ইয়াৰ কাৰণসমূহ আমি ইতিমধ্যে পাই আহিছোঁ। তথাপিতো ঈশ্বৰে তেওঁৰ আঁচনিৰ পৰা বিচলিত হোৱা নাই। কিয় বাৰু জানেনে? কাৰণ ঈশ্বৰ ক্ৰোধত ধীৰ আৰু দয়াত মহান। এই দয়াৰ গুণেহে ঈশ্বৰে ইছৰাইলীয়সকলক চলাই লৈ গৈ থকা আমি দেখিবলৈ পাইছোঁ। ঈশ্বৰৰ অনুগ্ৰহ পাবলৈ ইছৰাইলীয়সকল যে আন জাতিতকৈ বেছি ভাল আছিল বা ঈশ্বৰৰ দৃষ্টিত কিবা গ্ৰহণীয় কাম কৰিছিল নাইবা কিবা ভাল কৰিম বুলি প্ৰতিজ্ঞা কৰিছিল, এনে কোনো কাৰণ নাই। তেওঁলোক থৰডিঙীয়া মানুহ আছিল। কিন্তু মুচিৰ বিশ্বাসত আৰু নম্ৰতাত ঈশ্বৰ সন্তুষ্ট হৈছিল আৰু সেয়েহে মুচিক ঈশ্বৰে পুনৰ আজ্ঞা দিছিল। এই আজ্ঞাৰ বিষয়ে 10 নম্বৰ পদত কি কোৱা হৈছে পঢ়ি দিছোঁ। তেতিয়া যীহোৱাই ক'লে, চোৱা, মই এটি নিয়ম কৰোঁ। গোটেই পৃথিৱীত বা কোনো জাতিৰ মাজত যেনেকুৱা কেতিয়াও কৰা হোৱা নাই তেনেকুৱা আচৰিত কৰ্ম মই তোমাৰ সকলো লোকৰ আগত কৰিম। তাতে তুমি যিবিলাক লোকৰ মাজত আছা সিহঁত সকলোৱে যীহোৱাৰ সেই কৰ্ম দেখিব, কিয়নো তোমাৰ আগত মই যি কৰিম সেয়ে ভয়ংকৰ হ'ব। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে সাধাৰণ অৰ্থত আমি ভয়ংকৰ শব্দটোৰ অৰ্থ যেনেদৰে বুজোঁ, ইয়াত ঠিক তেনেদৰে বুজোৱা হোৱা নাই। কিন্তু ঈশ্বৰৰ শক্তিৰ প্ৰভাৱেৰে ইছৰাইলীয়সকলক প্ৰতিৰক্ষা বা নিৰাপত্তা প্ৰকাশ কৰাৰ কথাহে ইয়াত আচলতে বুজোৱা হৈছে। ঈশ্বৰৰ ৰক্ষা কবচৰ শক্তিৰে ইছৰাইলীয়সকলক সুৰক্ষা প্ৰদান কৰিছিল, যাতে কোনো শত্ৰুৱে তেওঁলোকৰ কোনো ধৰণৰ অনিষ্ট সাধন কৰিব নোৱাৰে। ঈশ্বৰে যদি ইছৰাইলীয়সকলক নিজৰ ঢালস্বৰূপ কবচাৰে সুৰক্ষা প্ৰদান নকৰিলেহেঁতেন, তেন্তে শত্ৰুৱে তেওঁলোকক চিৰাচিৰ কৰি নিঃশেষ কৰিলেহেঁতেন। কোন বাৰু তেওঁলোকৰ শত্ৰু? 11 নম্বৰ পদত এই বিষয়ে কোৱা হৈছে, আজি মই তোমাক যি আজ্ঞা দিম তাক পালন কৰা। চোৱা, মই ইমুৰীয়া, কনানিয়া, হিত্তিয়া, পৰিজ্যা, হিব্বিয়া আৰু জিবুচিয়াবিলাকক তোমাৰ আগৰ পৰা খেদাই দিম। প্ৰিয় শ্ৰোতা, এই জাতিসমূহেই আছিল ইছৰাইলৰ শত্ৰু। ঈশ্বৰে ইয়াত কৈছে যে তেওঁ এই সকলো শত্ৰুকে তেওঁলোকৰ আগৰ পৰা খেদাই দিব। অৱশ্যে এই বিষয়ে ঈশ্বৰে আগতেও দুবাৰ উল্লেখ কৰিছে। এয়া তৃতীয় ঘোষণা। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছোঁ। সাৱধান, যি দেশলৈ তুমি গৈছা সেই দেশত নিবাস কৰা লোকবিলাকে সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, সেয়ে তোমাৰ মাজত ফানস্বৰূপ হ'ব। এই পদটিৰ যোগেদি ঈশ্বৰে তেওঁলোকক ওপৰত উল্লেখ কৰা জাতিসমূহৰ লোকৰ লগত কোনো নিয়ম স্থাপন নকৰিবলৈ সাৱধান কৰি দিছে। কিন্তু গিবিয়নীয়াবিলাকে এবাৰ যীহোশুৱাৰ ওচৰলৈ আহি চক্ৰান্ত কৰিছিল। এই বিষয়ে যীহোশুৱা পুস্তকত আমি বহলাই আলোচনা কৰিম। কিন্তু গিবিয়নীয়াবিলাকৰ লগত কোনো নিয়ম স্থাপন কৰিলেই যে ইছৰাইলীয়সকল পুনৰ দেৱপূজাত পৰিব, সেই বিষয়ে ঈশ্বৰে জানিছিল আৰু সেইবাবে তেওঁলোকক বাৰণ কৰিছিল। এইবাৰ আমি 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি দিছো। কিন্তু তোমালোকে সিহঁতৰ যজ্ঞ বেদীবোৰ ভাঙিবা, সিহঁতৰ স্তম্ভবোৰ খণ্ড খণ্ড কৰিবা আৰু সিহঁতৰ আচেৰা মূৰ্তিবোৰ কাটি পেলাবা, কিয়নো তুমি কোনো ইতৰ দেৱতাৰ আগত প্ৰণিপাত কৰিব নালাগে। কাৰণ যি যীহোৱা নিজ মৰ্যাদা ৰক্ষাত উদ্যোগী নামেৰে প্ৰখ্যাত, তেওঁ নিজ মৰ্যাদা ৰখাত উদ্যোগী ঈশ্বৰ। এই উদ্যোগী ঈশ্বৰে তেওঁৰ গৌৰৱ আৰু প্ৰশংসা আন কোনো কৃত্ৰিম ঈশ্বৰৰ লগত ভাগ বতোৱাৰা কৰিব নোখোজে। ঈশ্বৰৰ এই ঈৰ্ষাৰ কাৰণে তেওঁ কাৰো ওচৰত জগৰীয়াও নহয়, কাৰণ সকলোৱেই তেওঁৰ দ্বাৰাই হ'ল আৰু যি হ'ল সেই সকলোকে তেওঁ অতি ভালো পায়। সেয়েহে আনৰ হস্তক্ষেপ তেওঁ সহ্য কৰিবও নোৱাৰে। মনত ৰাখিব যে আপুনিও এই উদ্যোগী ঈশ্বৰৰেই সৃষ্টি। গতিকে আপোনাৰ ওপৰত আন কৃত্ৰিম দেৱতাৰ হস্তক্ষেপ কোনোমতে তেওঁ সহ্য নকৰে। তাৰ পাছত আমি 15 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি দিব খুজিছো। ইয়াত এনেদৰে কোৱা হৈছে, সাৱধান, তুমি সেই দেশ নিবাসী লোকসকলে সৈতে নিয়ম নকৰিবা। কৰিলে যি সময়ত সিহঁতে নিজ দেৱতাবোৰৰ অনুগামী হৈ ব্যভিচাৰ কৰে আৰু নিজ দেৱতাবোৰৰ আগত বলিদান কৰে, সেই সময়ত কোনোৱে তোমাক মাতিলে তুমি তাৰ বলি দ্ৰব্য খাবা, বা তুমি নিজ পুত্ৰবিলাকৰ নিমিত্তে সিহঁতৰ জীয়াৰীবোৰক গ্ৰহণ কৰিলে সিহঁতৰ জীয়াৰীবোৰে নিজ দেৱতাবোৰৰ অনুগামী হৈ ব্যভিচাৰ কৰি তোমাৰ পুত্ৰবিলাককো সিহঁতৰ দেৱতাবোৰৰ অনুগামী কৰাই ব্যভিচাৰ কৰাব। তুমি নিজৰ নিমিত্তে সাঁচত ধলা কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা। প্ৰিয় শ্ৰোতা, সেই সময়ত গোটেই কণান দেশখনেই মূৰ্তিৰে আৱৰা আছিল। লোকসমূহৰ চৰিত্ৰৰ চৰম বিপৰ্যয় ঘটিছিল। সেয়েহে ঈশ্বৰে ইছৰাইলীয়সকলক তেওঁলোকৰ পৰা বিৰত থাকি কোনো নিয়ম নকৰিবলৈ এনেদৰে আগতেই কৈ থৈছিল। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে সেই মূৰ্তিবোৰ ভাঙি পেলাবলৈ নাইবা দেশৰ পৰা বাহিৰ কৰিবলৈহে তেওঁলোকক নিৰ্দেশ দি থৈছিল। এনেকৈ কোৱাৰ কাৰণ কেৱল মূৰ্তি আৰু মূৰ্তি পূজাই নহয়, আন এটা কাৰণো আছে, আৰু সেইটো হৈছে কণানীয়সকলে একাধিক ব্যক্তিৰ লগত ব্যভিচাৰত লিপ্ত হোৱাৰ ফলত বহুতো পুৰুষ আৰু তিৰোতাৰ যৌনাংগত এবিধ মাৰাত্মক সংক্ৰামক ৰোগে দেখা দিছিল। সেই ৰোগ তেতিয়াৰ দিনতো আছিল আৰু এতিয়াৰ দিনতো আছে। এই ৰোগে ধৰা কোনো মানুহৰ লগত যদি যৌন কাৰ্যত লিপ্ত হোৱা যায় তেতিয়াহ'লে ভাল মানুহলৈও ই সহজে বিয়পিব পাৰে। এই যি ৰোগ আছিল অতি বেদনাদায়ক আৰু সহজে আৰোগ্যও নহয়। এই ৰোগৰ পৰা ৰক্ষা পাবলৈও ঈশ্বৰে ইছৰাইলীয়সকলক সাৱধান কৰি দিছিল। কিন্তু ইছৰাইলীয়সকলে ঈশ্বৰৰ নিৰ্দেশ মানি চলা নাছিল আৰু সেই দেশৰ পৰা তাৰ লোকসকলক সম্পূৰ্ণকৈ আঁতৰ কৰা নাছিল। সেয়েহে ঈশ্বৰৰ অবাধ্যতাৰ ফলত তেওঁলোক বৰ দুখ লগা পৰিণতিৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু অৱশেষত ঈশ্বৰে ইছৰাইলীয়সকলক বেবিলনীয়াসকলৰ হাতত বন্দী হ'বলগীয়া অৱস্থাত পেলাইছিল। এতিয়া আমি 18 নম্বৰ পদটো পঢ়ি দিছো। তুমি খমিৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিবা, মই তোমাক আজ্ঞা কৰাৰ দৰে আবিব মাহৰ নিৰূপিত কালত 7 দিন খমিৰ নিদিয়া পিঠা খাবা, কিয়নো সেই আবিব মাহতে তুমি মিছৰ দেশৰ পৰা ওলাই আহিছিলা। এই নিৰ্দেশটোৰ দ্বাৰাই ইছৰাইলীয়সকলে পালন কৰিবলগীয়া পৰ্বৰ বিষয়ে পুনৰ সোঁৱৰাই দিছিল আৰু ঈশ্বৰৰ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাবলৈ যুঁজা কৰিছিল। এতিয়া 23 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে পঢ়ি দিছো। বছৰৰ ভিতৰত 3 বাৰ তোমালোকৰ আটাই পুৰুষবিলাক ইছৰাইলৰ ঈশ্বৰ প্ৰভু যিহোৱাৰ আগত উপস্থিত হ'ব লাগে, কিয়নো মই তোমাৰ আগৰ পৰা পৰজাতিবিলাকক দূৰ কৰি তোমাৰ সীমা বৃদ্ধি কৰিম, আৰু তুমি বছৰৰ ভিতৰত 3 বাৰ নিজ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ'বলৈ গ'লে তোমাৰ ভূমিলৈ কোনেও লোভ নকৰিব। তুমি মোৰ বলিৰ তেজ খমিৰ দিয়া পিঠাৰে সৈতে উৎসৰ্গা নকৰিবা, আৰু নিষ্ঠাৰ পৰ্বৰ বলিৰ অলপো ৰাতিপুৱালৈ নাৰাখিবা। তুমি নিজ মাটিৰ প্ৰথম ফলৰ আগভাগ নিজ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা, তুমি ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰত নিসিজাবা। এই পদকেইটিত ইছৰাইলৰ সন্তানসকলে কি কি কৰিব আৰু কি কি নকৰিব সেই বিষয়ে কিছুমান নিৰ্দেশ দিয়া আছে। ইয়াৰ ভিতৰত তেওঁলোকে ঈশ্বৰকেই প্ৰথম স্থান দিব লাগিব, ঈশ্বৰৰ সমকক্ষ বুলি আন কাকো মানিব নালাগিব। তাৰোপৰি মাকৰ গাখীৰত পোৱালিক সিজাবলৈ বাৰণ কৰিছিল, কাৰণ ই বৰ অস্বাভাৱিক, জঘন্য, আসুৰিক আৰু পাপ কাম আছিল। এইবাৰ মুচিৰ মুখ উজ্জ্বল হোৱাৰ বিষয়ে আমি পাওঁ 29 আৰু 30 নম্বৰ পদ পঢ়ি দিছো। পাছে যেতিয়া মুচিয়ে সেই দুখন ফলি হাতত লৈ চিনয় পৰ্বতৰ পৰা নামিল, তেতিয়া নামিবৰ সময়ত যীহোৱাৰ লগত কথা বতৰা হোৱাত নিজ মুখ যে উজ্জ্বল হৈছিল তাক মুচিয়ে নাজানিলে। পাছে হাৰুণ আৰু ইছৰাইলৰ সকলো সন্তানবিলাকে মুচিক দেখিবলৈ পালে, তেতিয়া তেওঁৰ মুখ উজ্জ্বল দেখি তেওঁবিলাকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ পবিত্ৰ পৰশত মুচিৰ চেহেৰা উজ্জ্বল হৈছিল। সেই উজ্জ্বলতাই ইছৰাইলীয়সকলৰ বাবে মুচিয়ে বহন কৰা সাক্ষ্য আছিল। আমিও মুচিৰ দৰে ঈশ্বৰৰ উজ্জ্বল সাক্ষ্য বহন কৰিব লাগিব, যাতে আনে তাকে দেখি প্ৰভু যীশুক চিনি পাব পাৰে। প্ৰভু যীশু হ'ল উজ্জ্বল পোহৰৰ আকৰ, অনাবিল আনন্দৰ গৰাকী। আহক আমি আটাই তেওঁৰ ওচৰলৈ, অতি ওচৰলৈ চাপি যাওঁ হওক। আজিলৈ ইমানতে এৰিছো। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।